জিহুচুৱা এক অধ্যায়। জিহুৱাৰ দাস মুচিৰ মৃত্যুৰ পাছত জিহুৱাই মুচিৰ পৰিচাৰক নুনৰ পুত্ৰ জিহুচুৱাক ক'লে, মোৰ দাস মুচিৰ মৃত্যু হ'ল, এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে মই যি দেশ ইজৰাইলৰ সন্তানসকলক দিছো সেই দেশলৈ জৰ্দন নদী পাৰ হৈ যোৱা। যি যি ঠাইত তোমালোকে ভৰি দিবা মই মুচি কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলো। মই মৰুপ্ৰান্তৰ পৰা লিবানুন হৈ মহানদী ফৰাত নদীলৈকে সূৰ্য অস্ত যোৱাৰ ফালৰ পৰা মহাসমুদ্ৰলৈকে হিত্তিয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ'ব। তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ'ব নোৱাৰিব। মই মুচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ। তুমি বলৱান আৰু হাঁহিয়াল হোৱা, কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলো তাক তুমিয়ে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা। মোৰ দাস মুচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ মাথোন তুমি বলৱান আৰু অতিক্ষয় হাঁহিয়াল হোৱা। তুমি যি যি ঠাইলৈ যোৱা সেই সকলো ঠাইতে হিতকাৰ্য হ'বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা হোঁ কি বাওঁফালে নুঘূৰিবা। এই বিধান পুস্তকখনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওক, কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ তুমি দিনে ৰাতিয়ে ইয়াকে ধ্যান কৰা, কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ'ব আৰু তুমি কৃতকাৰ্য হ'বা। মই তোমাক আজ্ঞা দিয়া নাইনে? বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাহিত বা ব্যাকুল নহ'বা, কিয়নো তুমি যি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ লগত থাকিব। তেতিয়া জিহুচুৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক'লে, তোমালোকে চাউনীৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা, কিয়নো তোমালোকৰ ঈশ্বৰ জিহুৱাই অধিকাৰ অৰ্থে তোমালোকক যি দেশ দিছে সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনিদিনৰ ভিতৰত তোমালোকে সেই জৰ্দন নদী পাৰ হৈ যাব লাগিব। তাৰ পাছত জিহুচুৱাই ৰুবেনিয়া আৰু গাদিয়াসকলক আৰু মনছিৰ ফৈদৰ আধা ভাগ লোকক ক'লে, জিহুৱাৰ দাস মুচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকক জিৰণি ল'বলৈ তোমালোকক এই দেশ দিছে। মুচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল'ৰা তিৰোতা আৰু তোমালোকৰ পশুবোৰ জৰ্দন পূব পাৰে থাকিব, কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰ পুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ জিহুৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্যন্ত তোমালোকৰ ভাইসকলক সাহায্য আগবঢ়াব লাগিব আৰু তোমালোকৰ ঈশ্বৰ জিহুৱাই তেওঁলোকক দিয়া দেশ তেওঁলোকেও অধিকাৰ কৰিব। তেতিয়া জৰ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ জিহুৱাৰ দাস মুচিয়ে তোমালোকক দিলে তোমালোকৰ আধিপত্য দেশলৈ উভতি আহি তাক ভোগ কৰিবা। তেতিয়া তেওঁলোকে জিহুচুৱাক উত্তৰ দি ক'লে, আপুনি আমাক যি আজ্ঞা দিছে আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক যলৈ পঠিয়াই তলৈকে আমি যাম। আমি সকলো বিষয়তে যেনেকৈ মুচিৰ আদেশ মানি চলিছিলোঁ তেনেকৈ আপোনাৰো আদেশ মানি চলিম। কেৱল মুচিৰ লগত থকাৰ দৰে আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ জিহুৱা থাকক। যদি কোনোৱে আপোনাৰ আজ্ঞা বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে তেনেহ'লে সেইজনৰ প্ৰাণদণ্ড হ'ব। কেৱল আপুনি বলৱান আৰু হাঁহিয়াল হওক।